এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ঘোষণা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা, শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন আৰু দেশজুৰি কাইলৈ চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত। এতিয়া শুনক বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে নগাঁও জিলাৰ জিলা আয়ুক্ত পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা দেৱাশীষ শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্ৰাৰ্থিত্বত অনুমোদন জনায়। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে যোৱা সপ্তাহত অধিসূচনা জাৰি কৰা হয়। অহা 6 অক্টোবৰত ভোটগ্ৰহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত এই নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব। নগাঁও সমষ্টিৰ লগতে দেশৰ 5টা বিধানসভা সমষ্টিতো নিৰ্বাচন অনুষ্ঠিত হ'ব। এই সমষ্টিকেইটা হ'ল তামিলনাডুৰ মাদুৰেণ্টকম আৰু ধাৰাপুৰম, পশ্চিমবংগৰ ৰেজিনগৰ আৰু নন্দীগ্ৰাম আৰু পুডুচেৰীৰ থাট্টানেছাৱাৰী। নতুন দিল্লী ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হ'বলগীয়া অষ্টাদশ ব্ৰিক্স শীৰ্ষ সন্মিলনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোছা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফাতাহ আল চিচি, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবাবু সুবিয়ান্তো, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন, আবুধাবিৰ যুৱৰাজ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানকে ধৰি আগশাৰীৰ নেতাসকলক প্ৰতিনিধিত্ব কৰিব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া এই শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে স্থিতি স্থাপকতা, উদ্ভাৱন সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। সৰ্বাত্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ বিষয়ক ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ ৰুদ্ধদ্বাৰ বৈঠকেৰে কাইলৈ এই সন্মিলন আৰম্ভ হ'ব। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে ভাৰত মণ্ডপমত আয়োজিত ভাৰত ইনোভেটছ প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব। ইয়াৰ পাছত তেওঁলোকে যৌথ গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ ল'ব। তেওঁলোকে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা নৈশ ভোজমেলত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদী এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে এলানি দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। শ্ৰীমোদীয়ে দেওবাৰে ব্ৰিক্ছ সহযোগী ৰাষ্ট্ৰৰ নেতা আৰু আমন্ত্ৰিত প্ৰতিনিধিবৰ্গক আদৰণি জনাব। বিজেপি বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অসম প্ৰভাৰী তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰীশ দ্বিবেদীৰ লগতে মন্ত্ৰী, সাংসদ তথা বিধায়কসকলে অংশগ্ৰহণ কৰে। দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হোৱাৰ পূৰ্বে অনুষ্ঠিত হোৱা এই বৈঠকত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ সুশাসনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰ আৰম্ভ হ'বলগীয়া সেৱা সংকল্প অভিযান, জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুবাৰ্ষিকীৰ দিনা ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰাকে ধৰি অন্যান্য বিষয়সমূহ আলোচনা কৰা হয়। ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লক্ষ্যৰে তামোলপুৰ পাৰ্কৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সশস্ত্ৰ সীমাবলৰ উদ্যোগত আজিৰে পৰা 30 দিনীয়া মৌলিক ইলেক্ট্ৰিচিয়ান প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। অৰ্ধশতাধিক নিবনুৱা যুৱকে অংশগ্ৰহণ কৰা এই বিশেষ দক্ষতা বিকাশ শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বেটেলিয়নটোৰ কমাণ্ডেণ্ট এইচ কে গুপ্তাই।
जगह जगह जितने भी बॉर्डर पे युवा है, स्त्री हो या पुरुष हो, लड़कियां हो या लड़के हो, उनके लिए अलग अलग ट्रेनिंग की व्यवस्था की जा रही है, जिसमें ताकि युवा खुद अपने पैरों पे खड़े हो सके, अपना स्वयं का रोजगार शुरू कर सके। इसी क्रम में हमने बेसिक इलेक्ट्रिशियन कोर्स की शुरुआत तापुरपुर में की है, जिसमें 20 युवा छात्र इसको 1 महीने तक ट्रेनिंग करेंगे और करियर छोटा इसमें शुरू हो जाएगा। पिछले हफ्ते ही 20 महिलाओं के ट्यूशन कोर्स की समाप्ति हुई है और हमने भी 30 महिलाओं को टेलरिंग कोर्स का भी इसी साल ट्रेनिंग दिया है और आने वाले दिनों भी मोबाइल रिपेयरिंग का भी ट्रेनिंग होना है।
কেৰিয়াৰ ইনফোৰ ব্যৱস্থাপনা সঞ্চালক অমৰ সিং ব্ৰহ্মৰ লগতে এছ এছ বিৰ বিষয়বৰ্গ আৰু জোৱানসকলৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত সীমান্তৱৰ্তী পিছপৰা অঞ্চলৰ প্ৰতিভাৱান যুৱ প্ৰজন্মক উপযুক্ত শিক্ষা প্ৰদান কৰি ভৱিষ্যতে আত্মনিৰ্ভৰশীল হোৱাৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰোৱা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। পুৱা 11 বজাৰ পৰা বিয়লি 3 বজা পৰ্যন্ত 42টা ৱাৰ্ডৰ মনোনীত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি মিত্ৰজোঁটৰ লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলেও বিশাল শোভাযাত্ৰাৰে মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হয়। মনোনীত প্ৰাৰ্থীসকলে দলীয় কৰ্মী আৰু শুভাকাংক্ষীসকলে হাতে হালে দলীয় পতাকা লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। অহা 14 ছেপ্টেম্বৰত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব আৰু 17 ছেপ্টেম্বৰত বিয়লি 3 বজা পৰ্যন্ত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন অহা 3 অক্টোবৰত অনুষ্ঠিত হ'ব। দেশজুৰি কাইলৈ চলিত বৰ্ষৰ 3য় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউঞ্চ, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত কাইলৈ পুৱা 9 বজাৰ পৰা ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় 2 সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে বিভিন্ন গোচৰৰ জৰিয়তে প্ৰায় 20 লাখ টকা জমা হৈছে বুলি জিলা আইন সেৱা বিষয় প্ৰাধিকৰণৰ উচ্চ বৰ্গৰ সহায়ক মেহবুবুল ইছলাম খিলিজীয়ে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যু গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি 3য়গৰাকী প্ৰৱাসী অসমীয়া প্ৰতিম লহকৰ ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যু গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যু গোচৰ সংক্ৰান্তত ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা আৰু সুস্মিতা গোস্বামীয়ে সাক্ষ্য প্ৰদান কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন আজি সমষ্টিটোৰ অন্তৰ্গত 2খন জিলাৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত অৰণ্য শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰক্ৰিয়াৰ জৰিয়তে সমষ্টিভিত্তিকভাৱে ঢিং, ৰূপহীহাট, চামগুৰি, নগাঁও, বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে EVM আৰু VVPATসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে সদিচ্ছাকৃতভাৱে আমন্ত্ৰণ কৰা হয়। সকলো মূল ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, নিৰ্বাচন বিষয়া প্ৰতিষ্ঠা দত্ত আৰু সহকাৰী আয়ুক্ত শেখৰণ ফুকন উপস্থিত থাকে। উল্লেখযোগ্য যে সমষ্টিটোৰ উপ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সভাপতিত্বত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে কালি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচনী অধিসূচনা, আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভৰ নিৰ্দেশনাসমূহ ৰাজনৈতিক দলসমূহক অৱগত কৰা হয়। এই বৈঠকতে নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰা হয়। ভোটগ্ৰহণৰ দিনা পৰিচয় নিশ্চিতকৰণৰ বাবে UPIC-ৰ উপৰি নিৰ্ধাৰিত 12টা বিকল্প নথিৰ যিকোনো এখন নথি ভোটদাতাই প্ৰদৰ্শন কৰিব পাৰিব বুলিও ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলক অৱগত কৰা হয়। একেদৰে মনোনয়নৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক স্পষ্ট ফটো দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হয়। আজিৰে পৰা হ'বলগীয়া EVMৰ ৰেণ্ডমাইজেশ্যন আৰু কমিশ্যনিং প্ৰক্ৰিয়াৰ সময়ত প্ৰাৰ্থী অথবা অনুমোদিত প্ৰতিনিধিৰ উপস্থিতিৰ গুৰুত্বৰ বিষয়েও বৈঠকত অৱগত কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি ৰাজ্যখনৰ লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগু উপস্থিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি তেওঁ লোকপিয়লৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰাৰ লগতে সাংবাদিকসকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোকপিয়ল সন্দৰ্ভতো মত প্ৰকাশ কৰে। নিচাযুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা সফলভাৱে আয়োজন কৰাৰ উদ্দেশ্যে আজি শ্ৰীভূমিৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত এখন জিলা পৰ্যায়ৰ সমন্বয় সভা অনুষ্ঠিত হয়। সভাত নিচামুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে সমাগত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰাৰ সামগ্ৰিক পৰিকল্পনা, প্ৰস্তুতি, সমন্বয় আৰু ৰূপায়ণ সম্পৰ্কীয় বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ঘোষণা। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিজেপি বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন আৰু দেশজুৰি কাইলৈ চলিত বৰ্ষৰ 3য় ৰাষ্ট্ৰীয় লোক আদালত। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।